যাত্রাপুস্তক ২০, আকৌ ঈশ্বৰৰ আইনৰ ওপৰত আমি চাওঁ, আজি ৰাতি এইটো ৮ নম্বৰ আইন, আৰু পঢ়াৰ আগতে মই আকৌ কওঁ, আকৌ বিৱৰণ কৰোঁ কিয় ঈশ্বৰ আইনৰ ওপৰত মই শিকাই দিওঁ। বাইবলত বহুত আইন দেখা যায়, ঈশ্বৰৰ সব আদেশ, ঈশ্বৰৰ আজ্ঞা, কিন্তু কিয় এইটো শিকিব লাগিব, কিয় শুনিব লাগিব? আজি ৰাতি মোৰ প্ৰধান কাৰণটো হ'ল, কাৰণ পাপ মানে কি বহুত মানুহে নাজানে। পাপ মানুহে ভাবে যে এইটো অকল মানে বেয়া কাম, অকলেই নহয়, বাইবলত এটা অৰ্থ আছে। পাপ হ'ল যেতিয়া ঈশ্বৰৰ আইন আমি পালন নকৰোঁ, যেতিয়া ঈশ্বৰৰ আইন আমি উলংঘন কৰোঁ, নামানো। ঈশ্বৰ আমাৰ ৰজাৰ নিচিনা, ঈশ্বৰ আমাৰ সৃষ্টিকৰ্তা, ঈশ্বৰ আমাৰ প্ৰভু, আমাৰ স্বৰ্গীয় পিতৃ। সেইকাৰণে ৰজাৰ নিচিনা যিজনে ওপৰত থাকে সিহঁতৰ সদায় আইন আছে, আৰু এইটো ঈশ্বৰৰ ইচ্ছা যাতে আমি ধাৰ্মিক কাম কৰোঁ, পাপ নকৰোঁ, যাতে আমি মন্দ কাম, বেয়া কাম, চৈতানৰ কাম আমি যেন নকৰোঁ। সেইকাৰণে বাইবলত লিখা আছে কি কি আইন আছে। আচলতে বাইবল এই বিষয় বুজিবলৈ আনকি বাইবলৰ বাহিৰত, আনকি বাইবল বিনেই মানুহে বুজে। আনকি যিজনে খ্ৰীষ্টান বাৰ্তা শুনা নাই, নিজৰ বিবেক আছে, সব মানুহে ঈশ্বৰৰ আইন বুজিব, কাৰণ ঈশ্বৰে সব মানুহক এটা বিবেক দিছে, এটা মন দিছে। আমি ঈশ্বৰৰ সৃষ্টি, আমি ঈশ্বৰৰ প্ৰতিমূৰ্তিৰে আমাক বনোৱা হৈছে, আৰু সেইকাৰণে এই সব আইন যে আমি পঢ়ি আছোঁ, মানুহে যদি সঁচা কথা ক'ব, স্বীকাৰ কৰিব লাগিব যে এইটো ভাল কথা, এইটো শুদ্ধ। কাৰণ আনকি বাইবলত লিখা আছে যে মানুহৰ অন্তৰত, মানুহৰ হৃদয়ত ঈশ্বৰৰ আইন লিখা আছে, সবে জানে। আনকি যিজনে জংগলত থাকে, আটাইতকৈ দূৰত জাগা, চহৰ নাই বা তাতে কোনো কলেজ ইউনিভাৰ্চিটি নাই, কিন্তু মানুহে বুজে পাপ কাম কি। তো আকৌ আজি ৰাতি আমি স্পষ্টকৈ পঢ়োঁ ঈশ্বৰৰ আন এটা আইন। বহুত আগতে মুচিৰ কালত, যাত্ৰাপুস্তক এই অংশ, মুচিৰ কালত মানুহে মিছৰ দেশৰ পৰা ওলাই আহিছে, আৰু ঈশ্বৰে সিহঁতক মানে ভালকৈ শিকাই দিবলৈ ১০টা আইন দিছে। এই ১০টা আইন সব নহয়, এই ১০টাৰ বাহিৰত বহুত আছে, কিন্তু এইটো অলপ চুটিকৈ, অলপ সংক্ষিপ্তকৈ ঈশ্বৰৰ চৰিত্ৰ, ঈশ্বৰৰ ইচ্ছা ব্যাখ্যা কৰে। প্ৰথম ৪টা হ'ল আমাৰ সম্পৰ্ক ঈশ্বৰৰ লগত, যাতে আমি ঈশ্বৰক প্ৰেম কৰোঁ, যাতে আমি ঈশ্বৰক সন্মান কৰোঁ, যাতে আন কোনো দেৱতা আমি পূজা নকৰোঁ, সন্মান নকৰোঁ, যাতে মূৰ্তি আমি নবনাওঁ, যাতে ঈশ্বৰৰ নাম আমি ভালদৰে ব্যৱহাৰ কৰোঁ আৰু কওঁ, এইটো লিখা আছে। কিন্তু এই বাকী ৬টা যি আছে, মানুহৰ সম্পৰ্কলৈ, মানুহৰ লগত যেনেকৈ আমি ব্যৱহাৰ কৰিব লাগিব, এইটো লিখা আছে। তো আমি শুনিছিলোঁ পিতৃ মাতৃক সন্মান কৰা, নৰ্ভদ নকৰিবা, পৰস্ত্ৰীগমন বা ব্যভিচাৰ নকৰিবা, আৰু আজি ৰাতি ২০ অধ্যায় ১৫ পদ, তুমি চুৰ নকৰিবা, চুৰ কৰা পাপ। আৰু আজি ৰাতি মই খুব চেষ্টা কৰোঁ আকৌ এই পাপ লৈ, ঈশ্বৰৰ আইন লৈ প্ৰচাৰ কৰিবলৈ, যাতে মানুহে বুজি পায়। মোৰ দুটা ইচ্ছা আছে, যদি যদি তুমি যীশুখ্ৰীষ্টৰ বাহিৰত আছা, যদি তোমাৰ মুক্তি, যদি পাপৰ পৰা তুমি মুক্তি পোৱা নাই, মোৰ ইচ্ছাই যাতে তুমি নিজৰ লোভ, নিজৰ পাপ যেন তুমি বুজিবা আৰু এই পাপৰ পৰা পলাই যাব, ওলাই আহিব আৰু যীশুখ্ৰীষ্টৰ ফালে দৌৰিব ক্ষমা পাবলৈ। অকল যীশুৱে, অকল প্ৰভু যীশু মানুহৰ পাপ ক্ষমা কৰিব পাৰে। আইন, ঈশ্বৰৰ আদেশ, ঈশ্বৰৰ আজ্ঞা এই কাৰণে আমাক দিয়া হৈছিলে। ঈশ্বৰৰ আজ্ঞা, ঈশ্বৰৰ আইন আমাক চাফা নকৰিব, আমাক উদ্ধাৰ নকৰিব, ক্ষমা নিদিব। আইনৰ পৰা অকল শাস্তি আহে, কিন্তু যেতিয়া আমি আইন শুনো, আমাৰ নিজৰ অৱস্থা আমি গম পাওঁ। যেতিয়া আইন আমি পঢ়ো বা এজন মানুহ প্ৰচাৰ কৰে, মানুহে বুজি পাব মই এজন ডাঙৰ পাপী। আৰু এইটো জানিলে, এইটো গম পালে, তেনেহ'লে যীশুখ্ৰীষ্টৰ ফালে যাব, দৌৰিব ক্ষমা পাবলৈ। ক্ষমা আৰু অনন্ত জীৱন ঈশ্বৰৰ আদেশ, ঈশ্বৰৰ আইনৰ পৰা নাহে, যীশুখ্ৰীষ্টৰ পৰা আহে। যীশুখ্ৰীষ্টৰ দয়াৰ কাৰণে, যীশুখ্ৰীষ্টৰ প্ৰেমৰ কাৰণে যীশুৱে বিনামূলে দিয়ে। কিন্তু মোৰ প্ৰথম ইচ্ছা, যদি তুমি খ্ৰীষ্টান নোহোৱা, আচল খ্ৰীষ্টান নোহোৱা, যাতে আজি ৰাতি তুমি বুজিবা যে এই চুৰ কৰা কাম, চুৰ কৰা পাপ তুমি বহুবাৰ কৰিছিলা আৰু ক্ষমা পাব লাগে। আৰু মোৰ দ্বিতীয় ইচ্ছাই, যিজনে খ্ৰীষ্টান হয়, যাতে আজি ৰাতি মই কোনো দুখ দিয়া নাই খ্ৰীষ্টান মানুহৰ বাবে, অকল মই ক'ম যে যেতিয়া আইনৰ কথা আৰু পাপৰ বিষয়ে আমি বুজি পাওঁ, আকৌ আমি কৃতজ্ঞ হৈ যাওঁ যে যীশুখ্ৰীষ্ট আমাৰ উদ্ধাৰকৰ্তা হয়। এইটো যেন যেতিয়া আমাৰ পাপ আমি ভালকৈ আৰু স্পষ্টকৈ চাব পাৰোঁ, সেই সময়ত আনকি খ্ৰীষ্টান হোৱাৰ পিছত আৰু টানকৈ আমি যীশুখ্ৰীষ্টক ধৰোঁ, কাৰণ আমি বুজি পাইছোঁ যে যীশুৰ বাহিৰত আমাৰ কোনো উপায় নাই, যীশুৰ বাহিৰত আমি অসহায়, আমি পাপী। চ' আমি আৰম্ভ কৰোঁ। তুমি চুৰ নকৰিবা। তুমি কেতিয়াও চুৰ কৰিছিলা নে? ঈশ্বৰৰ ইচ্ছা যেন মানুহে চুৰ নকৰে। এটা সাধাৰণ অৰ্থ আছে আৰু এটা গভীৰ অৰ্থ। সাধাৰণ অৰ্থ এই, ঈশ্বৰে বিচাৰে যাতে বেলেগ মানুহৰ লগত আমি ভাল ব্যৱহাৰ কৰোঁ, সিহঁতৰ বস্তু আমি নলওঁ, বিনামূলে আমি বস্তু নলওঁ, আমি কাম কৰোঁ, আমি খৰচ কৰোঁ, পইচা দিওঁ, এইটো ঈশ্বৰৰ চকুত ভাল। মুচিৰ কালত জাতি আছিল যিহুদী। যিহুদী মানুহে মিশ্ৰ দেশৰ পৰা ওলাই আহিছে, ঈশ্বৰৰ শক্তিৰ কাৰণে ঈশ্বৰে সিহঁতক ৰক্ষা কৰিছিলে। মিশ্ৰ দেশত খুব মানে অত্যাচাৰ পাইছে আৰু 400 বছৰৰ বাবে সিহঁতে ভোগ পাইছে। শেষত ঈশ্বৰে সিহঁতৰ প্ৰাৰ্থনা শুনিছে আৰু মিশ্ৰ দেশৰ পৰা লৈ গৈছে, এটা নতুন দেশ লৈ সিহঁতে যাত্ৰা কৰিলে। প্ৰায় 10 লাখজন মানুহ আছিল, যাত্ৰা কৰিছিলে মৰুভূমি এৰি কাননলৈ। কাননত সিহঁতৰ নতুন দেশ হ'ব, নতুন সমাজ, নতুন জাতি। তাতে সব মানুহে ঈশ্বৰক জানে, ঈশ্বৰক প্ৰেম কৰিব, সেৱা কৰিব আৰু ঈশ্বৰৰ আইন পাব, ঈশ্বৰৰ আইন পালন কৰিব পাৰে। ঈশ্বৰৰ ইচ্ছা, সাধাৰণ অৰ্থ এই যে এই নতুন দেশত, এই নতুন সমাজত যেন মানুহে চুৰ নকৰে। ঠিক আগৰ দৰে আমি যি দেখিছিলোঁ, পিতৃ মাতৃক অসন্মান কৰিলে, সত্য কৰিলে, ব্যভিচাৰ কৰিলে, এটা সমাজ বেয়া হৈ যায়, নষ্ট হৈ যায়। আৰু চুৰ কৰা ঠিক একে অৱস্থা। তো এইটো বহুত সহজ, সব মানুহে চুৰ কৰা বুজি পায়। চুৰ কৰা মানে কি? যদি মানুহে নিজৰ বস্তু দিয়ে, আন এজন মানুহক সহায় কৰে, দুখীয়া মানুহক বস্তু দিয়ে, শান্তি থাকিব। কিন্তু যদি মানুহে লোভীয় হৈ যায় আৰু চুৰ কৰে, গোটেই সমাজৰ ভিতৰত অশান্তি, কাজিয়া। কিন্তু চুৰ কৰা পাপ কিয়? মই জানো যে যদি মানুহে চুৰ নকৰি শান্তি থাকিব, কিন্তু পাপ কিয়? মই ভাবো তিনিটা কাৰণ আছে। প্ৰথমে, চুৰ কৰা বেয়া কাৰণ এইটো স্বাৰ্থপৰ। যিজনে চুৰ কৰে, যিজনে চুৰ হয়, সিহঁতে ভাবে, সদায় নিজৰ ওপৰত ভাবে, এইটো মই, এইটো মোৰ, মই প্ৰধান, মোৰ জীৱন গুৰুত্বপূৰ্ণ, এই বস্তু মই ভাল পাওঁ, এই বস্তু মই চাওঁ আৰু বিচাৰোঁ। এইটো বুজাইছে যে মই প্ৰথম হ'ব, তোমাৰ আগতে মই প্ৰথম, আনকি ঈশ্বৰৰ আগতে মই প্ৰথম। সেইকাৰণে মানুহে চুৰ কৰে। যিজনে চুৰ কৰে নিশ্চয় স্বাৰ্থপৰ হয়, বেলেগ মানুহৰ উপকাৰৰ বাবে নাভাবে, অকল নিজৰ ওপৰত, নিজৰ পৰিয়ালৰ ওপৰত, বা নিজৰ জাতিৰ ওপৰত, বা নিজৰ ব্যক্তিগত জীৱনৰ ওপৰত স্বাৰ্থপৰ। আৰু আমি জানো স্বাৰ্থপৰত পাপ, প্ৰায় প্ৰত্যেক পাপ এইটোৰ তলত, এইটোৰ শিপা হৈছে অহংকাৰ, স্বাৰ্থপৰতা, অভিমান, গৰ্ব। এইটো ভাল নহয় যেতিয়া এজন মানুহ সদায় নিজৰ ওপৰত ভাবে। প্ৰথমতে ঈশ্বৰৰ ওপৰত আমি চিন্তা কৰোঁ, তাৰপিছত আন মানুহৰ উপকাৰৰ বাবে আমি চিন্তা কৰোঁ, আৰু শেষত আমাৰ নিজৰ উপকাৰৰ বাবে আমি চিন্তা কৰোঁ। এইটো বাইবেলৰ কথা, এইটো যীশুখ্ৰীষ্টৰ শিক্ষা। দ্বিতীয় কাৰণ, চুৰ কৰা পাপ কিয়? দ্বিতীয় কাৰণ, কাৰণ যিজনে চুৰ কৰে সেইটো বুজাইছে সিহঁতে ঈশ্বৰক বিশ্বাস নকৰে, নিৰ্ভৰ নকৰে। ঈশ্বৰে আমাক বস্তু দিব, ঈশ্বৰে আমাক সহায় কৰিব, চুৰ কৰিব নালাগে। ঈশ্বৰ আমাৰ স্বৰ্গীয় পিতৃ, ঈশ্বৰ আমাৰ সৃষ্টিকৰ্তা, ঈশ্বৰ জানে আমি খাব লাগিব, ঈশ্বৰ জানে কাপোৰ পিন্ধিব লাগিব, ঈশ্বৰে দিব। কিন্তু মানুহে বিশ্বাস নকৰে, মানুহে ভাবে ঈশ্বৰ নাই, বা ঈশ্বৰ যদি আছে ঈশ্বৰ বেয়া হয়, ঈশ্বৰ আমাৰ ওপৰত দয়া নকৰে, সহায় নকৰিব, আমি নিজেই কৰিব লাগিব। আনকি যদি আন এজনৰ বস্তু আমি লওঁ, যদি ল'ব লাগিব ভাল হ'ব। এইটো বুজাইছে যে সেই মানুহে ঈশ্বৰক বিশ্বাস নকৰে। বাইবলত লিখা আছে ঈশ্বৰৰ ৰাজ্য আৰু ঈশ্বৰৰ ধাৰ্মিকতা প্ৰথমে যেন আমি বিচাৰোঁ, তাৰপিছত এই সব সৰু সৰু বস্তুবিলাক আমাৰ বাবে দিয়া হ'ব। মানুহে ইমান ব্যস্ত থাকে পইচা পাবলৈ, খোৱা বস্তু পাবলৈ, কাপোৰ পাবলৈ, ঘৰ ঘাড়ী পাবলৈ, ইমান ব্যস্ত হৈ থাকে, কিন্তু ঈশ্বৰৰ ৰাজ্য, ঈশ্বৰৰ ধাৰ্মিকতালৈ সিহঁতে নাভাবে, সময় নিদিয়ে। প্ৰথমতে নিজৰ শাৰীৰিক বস্তু, জগতৰ বস্তু পাবলৈ আগ্ৰহী, কিন্তু এইটো উল্টা। প্ৰথমে আমি ঈশ্বৰক বিচাৰোঁ, আমি ঈশ্বৰক ধন্যবাদ দিওঁ আৰু তেওঁৰ ওপৰত আমি ভাবোঁ, সময় দিওঁ, তাৰপিছত এই সব সৰু সৰু বিষয় এইটো আপোনা আপুনি দিয়া হ'ব। এইটো আচৰিত কথা, কিন্তু এইটো সঁচা। সমস্যাটো হ'ল যে মানুহে বিশ্বাস নকৰে। তিনিটা কথা, তৃতীয়, মানুহে চুৰ কৰে আৰু চুৰ কৰা পাপ কাৰণ এইটো বুজাইছে যে মানুহে এই জগতৰ বস্তু ভাল পায়, এই জগতৰ বস্তু বেছি প্ৰেম কৰে, বেছি বিচাৰে, খুব আগ্ৰহী এই অস্থায়ী বস্তু পাবলৈ, সৰু সৰু বস্তু পাবলৈ। আৰু আমিও জানো এইটো পাপ। বাইবলত লিখা আছে যিজনে এই জগতৰ বস্তু প্ৰেম কৰে আৰু বিচাৰে, পিতৃ ঈশ্বৰৰ প্ৰেম সিহঁতৰ অন্তৰত নাথাকে। এইটো লিখা আছে, এই জগতৰ বস্তু প্ৰেম নকৰিবা, ভাল নাপাবা। আমাৰ সব ধন সম্পত্তি, আমাৰ সব বস্তু, কাপড়, পয়সা, সব এই এই বস্তু চুৰ কৰিবলৈ মানুহে আগ্ৰহী, কাৰণ আচলতে পিতৃ ঈশ্বৰৰ প্ৰেম সিহঁতৰ অন্তৰত নাই। ঈশ্বৰৰ লগত সম্পৰ্ক নাই, সম্পৰ্ক পাপ কৰাৰ পিছত, জন্মৰ পিছত সম্পৰ্ক শেষ হৈ গ'ল, নষ্ট হৈ গ'ল। সেইকাৰণে সদায় সন্তুষ্ট হৈ নাথাকে, আৰু পাব লাগিব। সেইকাৰণে চুৰ কৰাও পাপ, কাৰণ মানুহে লোভীয়া হয় আৰু এই জগতৰ বস্তু, সৰু সৰু বস্তু ঈশ্বৰত্বতকৈ ভাল পায়। এইটো এটা সাধাৰণ অৰ্থ, চুৰ কৰা মানে এই, চুৰ কৰা বেয়া সেইকাৰণে। কিন্তু আৰু কথা আছে বাইবলত, তো আমি চাওঁ। নতুন নিয়ম, প্ৰথম কৰিন্থিয়া 6, নতুন নিয়ম প্ৰথম কৰিন্থিয়া 6, তোমালোকে শুনিব লাগিব, কাৰণ এই পাপ তোমাৰ জীৱনত আছে, চুৰ কৰা। প্ৰথম কৰিন্থিয়া 6:9-10 লিখা আছে, নতুবা অধৰ্মীবিলাকে যে ঈশ্বৰৰ ৰাজ্যত অধিকাৰ নাপাব, ইয়াক তোমালোকে না জানে নেকি? মানে তোমালোকে না জানে নেকি, পাপী মানুহে স্বৰ্গলৈ নাযায়। অধৰ্মবিলাকে ঈশ্বৰৰ ৰাজ্যত, মানে স্বৰ্গত, অধিকাৰ নাপাব, পুৰস্কাৰ নাপাব, স্বৰ্গলৈ নাযাব, তোমালোকে না জানে নেকি? 9:10 তোমালোক ভ্ৰান্ত নহবা, মানে চেষ্টা কৰা যাতে মানুহে তোমাক ফাঁকি নিদিব। পাপী মানুহে স্বৰ্গত নাযায়, চুৰ মানুহে স্বৰ্গলৈ নাযাব, স্বৰ্গত নাথাকিব। 10, ব্যভিচাৰী, দেৱ পূজক, পৰস্ত্ৰীগামন, হুক্কাবিলাসী, পংগমৈতুনী, চুৰ, লোভিয়া, মতলীয়া, নিন্দক বা অপাহাৰক, এইবিলাকে ঈশ্বৰৰ ৰাজ্যত অধিকাৰ নাপাব। ইয়াতে কি লিখা আছে, আমি প্ৰায় ভাবোঁ যে হত্যাকাৰী স্বৰ্গলৈ নাযায়, এইটো সঁচা, আৰু যিজনে ব্যভিচাৰ কৰে সিহঁতে স্বৰ্গলৈ নাযায়। কিন্তু আনকি লিখা আছে, চুৰ স্বৰ্গলৈ নাযায়, লোভিয়া মানুহ স্বৰ্গলৈ নাযায়। আৰু এই শব্দ অপহাৰক, আচলতে আন এটা অনুবাদ আছে, আৰু এইটো হ'ব ঠগী মানুহ, যিজনে ঠগ কৰে। তো এই তিনিটা কথা, ধৰক চুৰ কৰা পাপ, লোভিয়া হোৱা পাপ আৰু ঠগ কৰা পাপ, এইটো একেলগে যায়। কিছুমান মানুহে চুৰ কৰে, কিছুমান মানুহে ঠগ কৰে বজাৰত বা ব্যৱসায়ত, আৰু কিছুমান মানুহে নকৰে কিন্তু ভিতৰত বহুত লোভিয়া। এই তিনি ধৰণৰ মানুহ সকলো বেছি পইচাৰ ওপৰত ভাবে, আৰু পইচা পোৱাৰ বাবে, বস্তু পোৱাৰ বাবে পাপ কৰে, আৰু যিজনে কৰে ঈশ্বৰৰ ৰাজ্যত অধিকাৰ নাই, জাগা নাই, ঈশ্বৰে শেষ দিনত সিহঁতক গ্ৰহণ নকৰিব। মই কম, যিকোনো পাপ মানুহে কৰিব, পাপৰ কাৰণে মানুহে নৰকলৈ যায়, চুৰ কৰিলে নৰকলৈ যাব। অকল এটা উপায় আছে, প্ৰত্যেক পাপৰ পৰা মানুহে ক্ষমা পাব লাগে, যদি পায় মানুহে ঈশ্বৰৰ লগত আকৌ নতুন সম্পৰ্ক পাব আৰু ঈশ্বৰৰ সন্তান হৈ যায়। কিন্তু আনকি চুৰ কৰা আমাক ঈশ্বৰৰ পৰা দূৰ কৰিব আৰু পৃথক কৰিব। ভাৰতত এইটো ইমান স্বাভাৱিক, ভাৰতত কিমান মানুহ ঠগ কৰে, চুৰ কৰে, লোভীয় হয়, পয়সা বেশি ভাল পায়। বুঝি পাইছে বাইবেলত কি লিখা আছে? সেই মানুহে স্বৰ্গলৈ নাযায়। ইমান ডাঙৰ এটা প্ৰব্লেম, এটা সমস্যা ভাৰতত আছে আৰু সব জাগাতে আছে। আন এটা পদ, দ্বিতীয় তেছলোনিয়া, তেছলোনিকিয়া 3 অধ্যায়, তিনি অধ্যায় 6 পদ, আৰু তাৰপিছত আৰু কথা আছে। পাইছে? লিখা আছে, হে ভাইবিলাক, আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামেৰে আমি তোমালোকক এই আদেশ দিছো যে যিকোনো ভাইয়ে অনিয়মকৈ চলে, আমাৰ পৰা পোৱা শিক্ষা অনুসাৰে নচলে, তাৰ লগ এৰা। কিয়নো তোমালোক কেনেকৈ আমাৰ অনুকাৰী হ'ব লাগে তাক নিজেই জানা, কাৰণ তোমালোকৰ মাজত আমি অনিয়মকৈ চলা নাই আৰু বিনামূল্য কাৰো আহাৰ ভোজন কৰা নাই। কিন্তু তোমালোকৰ কাৰো ওপৰত ভাৰ নিদিবলৈ ৰাতিয়ে দিনে পৰিশ্ৰম আৰু মেঘনত্বৰে কাম কৰিলোঁ। 10 পদ, কিয়নো কাম কৰিবলৈ যদি কোনোৱে অসন্মত হয় তেন্তে তেওঁ আহাৰো নকৰক, আহাৰো নিদিয়ক। এইবুলি তোমালোকৰ মাজত থাকোঁতে আমি তোমালোকক আদেশ দিছিলোঁ। ইয়াতে কি লিখা আছে? কিছুমান মানুহে কাম নকৰে, কিছুমান মানুহে পাচনি পলৰ উদাহৰণ আৰ্হি পালন নকৰিছিলে। পল, পাচনি পল, তেওঁৰ অভ্যাস আছিল যেতিয়া তেওঁ প্ৰচাৰ কৰে, যেতিয়া তেওঁ নতুন চহৰত যায়, আনকি প্ৰচাৰ কৰোঁতে তেওঁ কাম কৰিব। তেওঁৰ নিজৰ ব্যৱসায় আছে আৰু নিজৰ হাতেৰে খুব চেষ্টা কৰিছিলে, খুব পৰিশ্ৰম কৰিছিলে যাতে মানুহে দেখিব যে মই বেলেগ মানুহৰ আহাৰ নাখাওঁ, বিনামূল্যে মই নাখাওঁ, মই পইচা দিওঁ, মই খৰচ কৰোঁ, মই খুব পৰিশ্ৰম কৰোঁ। কিয়? এই উদাহৰণ পাচনি পলে দিছে যাতে মানুহে এলেহুৱা নাথাকে, যাতে মানুহে কাম কৰিব, যাতে মানুহে ঘৰত নবহে, বাহিৰত যায় কাম কৰে, নিজৰ পইচা অৰ্জন কৰে আৰু খৰচ কৰিব খাবলৈ, আৰু আনকি বেলেগ মানুহক যেতিয়া সুযোগ আহে, যেতিয়া প্ৰয়োজন হয়, বেলেগ মানুহক বা দুখীয়া মানুহক আমি ভাগ কৰোঁ, আমি আহাৰ দিব পাৰোঁ, আমাৰ অতিৰিক্ত বস্তু দিব পাৰোঁ। এইটো এটা ভাল উদাহৰণ। এইটো চুৰ কৰা বিপৰীত কথা। চুৰ কৰা হয় যেতিয়া মানুহে কাম নকৰিব, আন এজন বস্তু বিনামূলীয়া লয়। কিন্তু কাম ঈশ্বৰৰ চকুত ভাল। যেতিয়া মানুহে পৰিশ্ৰম কৰে, কাম কৰে, সেইটো ঈশ্বৰক সন্তুষ্ট কৰে। ঈশ্বৰে আমাক বহুত শক্তি দিছে, জ্ঞান দিছে, আৰু যদি আমাৰ ইচ্ছা আছে, যদি আমাৰ নিজৰ দায়িত্ব আমি পূৰ্ণ কৰোঁ, সব কিছু ঠিক হৈ যাব। কিন্তু কিছু মানুহ, আনকি খ্ৰীষ্টান মানুহ, যিজনে মানে নিজকে খ্ৰীষ্টান বুলি ভাবিছে, মণ্ডলী আৰু চাৰ্চত বহিছে আৰু আশা কৰিছে যে সব মানুহে মোক কিবা এটা দিব, মই বেছি কাম কৰিব নালাগে, মই সব মানুহে মোক সহায় কৰিব আৰু বেলেগ মানুহৰ পৰা মই বস্তু ল'ম, মই বস্তু পাম, সিহঁতে আশা কৰিছোঁ। পাচনি পলে কৈছে এইটো খ্ৰীষ্টানৰ ব্যৱহাৰ নহয়, খ্ৰীষ্টানৰ অভ্যাস নহয়। যদি কোনেও কৰে, তেওঁ কৈছে মই যীশুখ্ৰীষ্টৰ নামত আদেশ দি আছোঁ, সিহঁতৰ লগত নাথাকিব, সিহঁতৰ লগত সিহঁতৰ পৰা লগ এৰা গুচি যাব লাগে। এইটো আচল খ্ৰীষ্টান জীৱন নহয়। তো বুজি পাইছে, এলে হোৱা আৰু কাম নকৰাকৈ জীৱন যাপন কৰা এইটোও এবিধ পাপ, এইটোও গোপনকৈ চুৰ কৰা, মানুহৰ পৰা বস্তু লৈ কিন্তু কেতিয়াও নিদিয়ে আৰু নিজৰ শক্তিয়েই ব্যৱহাৰ নকৰে। আচলতে অসমীয়া এই শব্দ মই নাজানো, কিন্তু ইংলিছ এনেদৰে মানুহ যিজনে সদায় বহে এলেহুৱা হয় আৰু আশা কৰে বস্তু পাবলৈ আন এজনৰ পৰা, সদায় এজনৰ ঘৰত থাকিব বহিব মানে ড্ৰিংকছ খাব আৰু খোৱা বস্তু খাব কিন্তু নিজেই একো নিদিয়ে। ইংলিছত আমি কওঁ মুজ, মুজ মানে এনেদৰে মানুহে ভাল নাপায়, সিহঁতৰ লগত থাকিব ভাল নাপায় কাৰণ সিহঁতে আচলতে পাপ কৰি আছে আৰু এইটো মানুহক আমনি কৰে, এইটোও পাপ। তো আমি দেখিছিলোঁ চুৰ কৰা, লোভীয়া হোৱা, ঠগ কৰা, এলে হোৱা, এইটো সব পাপ। আৰু ভাৰত বহু জাগাতে এইটো দেখা যায়, আনকি তোমালোকৰ জীৱনত এইটো বহুবাৰ হৈ গ'ল। কেতিয়া বা ক'ত দেখা গৈছে? ঘৰত হয়। মই কিছু উদাহৰণ দিওঁ, এই সমাজত ঘৰত হয়, সৰু ল'ৰা ছোৱালী আনকি নিজৰ পৰিয়াল আনকি নিজৰ দেউতা মাৰ মানি বেগৰ পৰা পইচা লয়। যেতিয়া মানুহে নাচায় এজন ল'ৰা বা এজন দুজন ল'ৰা ছোৱালী একেলগে চুৰ কৰিব আনকি নিজৰ দেউতা মাকৰ পৰা, যেতিয়া হয় এইটো পাপ। ৰাতিৰ সময়ত যেতিয়া সব মানুহে টোপনি যায় শুব, মানুহে প্ৰথমে কি কৰিব লাগিব? তলা দিব লাগিব ঘৰত। তলা নিদিলে চুৰ আহে আৰু মনে মনে বস্তুবিলাক লৈ যাব। যেতিয়া আমি আন এটা জাগাত থাকিছিলোঁ, আমাৰ বন্ধু ৰাতি তেওঁৰ খিৰিকীৰ পৰা খিৰিকীৰে ৰাতি এজন চুৰ আহিছে, খিৰিকী খোলা দিছে আৰু মোবাইল চুৰ কৰিছে। আমাৰ ঘৰত যেতিয়া আন এটা জাগাত থাকিছিলোঁ, ইয়াতে ৰাতি এজন চুৰ আহিছে যেতিয়া আমি বাহিৰত আছিলোঁ, খিৰিকী ভাঙি দিছে ঘৰখন সোমাই আমাৰ ইনভাৰ্টাৰ লৈ গৈছে, চুৰ কৰিলে। বহুবাৰ হয় ৰাতিৰ সময়ত যেতিয়া মানুহে নাচায় বা যেতিয়া দেউতা মা গুচি গ'ল। গাঁৱতো এইটোও হয়। গাঁৱত এবাৰ বাংলাদেশত মই গৈছোঁ মোৰ বন্ধুৰ গাঁৱত, তেওঁৰ ঘৰৰ পিছফালে এটা বাগিচা আছিল, বহুত ধুনীয়া, আৰু এটা কলগছ। মই সুধিছিলোঁ যে এই কলগছ বহুত ধুনীয়া, এইটোৰ পৰা কল আহিব, এইটোৰ পৰা কল তোমালোকে পাবা নেকি? সি কৈছে নাই, আমি নাপাওঁ। কিয়? সি কৈছে যে ৰাতিৰ সময়ত মানুহে সদায় আহে আৰু কল চুৰ কৰে। মোৰ বন্ধুৰ গাঁৱত এবাৰ ৰাতিৰ সময়ত এটা বা দুজন চুৰ আহিছে, এই ভেড়াখন ভাঙি দিছে আৰু চাৰিটা ৰাজহাঁহ লৈ গৈছে, পলাই গৈছে। আনকি গাঁৱত মানুহে চৰকাৰৰ পৰা বিদ্যুৎ বা কাৰেণ্ট চুৰ কৰে। যেতিয়া কাৰেণ্টৰ লাইন নাই সিহঁতৰ ঘৰত, নিজৰ লাইন দিব, কাৰেণ্ট ল'ব আৰু একো পইচা নিদিয়ে, চুৰ কৰে। আৰু মানুহে ভাবে যে এইটো সাধাৰণ, এইটো ভাল। বজাৰতো হয় চুৰ কৰা। যেনে এজন মানুহে কিনিবলৈ গৈছে আৰু যেতিয়া বেপাৰী নাচাই আছে, যেতিয়া বেপাৰী অলপ ব্যস্ত হয় বা দোকানৰ পিছফালে যায়, খুব বেগেৰে এটা সৰু বস্তু লৈ যাব, পইচা নিদিয়ে। বা আনকি বেপাৰী মাজে মাজে মানুহক ঠগ কৰে। এজন মানুহে সুধিছে এই বস্তুৰ দাম কিমান, সি কৈছে 200 টকা, কিন্তু অকল 50 বা 100 টকা হয়, অতি বেছিকৈ লৈছে, দুগুণ খুজিছে নিজৰ লোভৰ কাৰণে, মানুহক ঠগ কৰে। বা বেয়া বস্তু বিক্ৰী কৰিব আৰু মানুহে কিনে আৰু ভাবে যে এইটো ভাল, এইটো নতুন, কিন্তু আচলতে এইটো নষ্ট, এইটো একো কাম নকৰিব। মানুহে জানে, বেপাৰী জানে, কিন্তু এনেই বিক্ৰী কৰিব, বেচিব পইচা পাবলৈ। মানুহৰ পৰা ঠগ কৰি, মানুহক ঠগ কৰিছে। বাইবলত লিখা আছে যে পাপী মানুহৰ মনত এইটো কেনেকৈ দেখাত, এই সব কামটো কেনেকৈ শুনাত। হিতোপদেশ মই পঢ়ো, তোমালোকে শুনা। হিতোপদেশ 9:17। আৰু জ্ঞান শূন্য হলে তাই কয়, চুৰ কৰা পানী মিঠা আৰু গোপতে খোৱা আহাৰ অতি সুহাদ্য। তো এজন, ইয়াতে এজন মাইকী মানুহ আছে, লিখা আছে তাই অজ্ঞান হয়, মূৰ্খ হয়। এইটো 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 বুজাইছে অশিক্ষিত এনে নহয়, এইটো বুজাইছে তাই পাপ কৰে। আৰু তাই কিভাৱে চুৰ কৰা পানী মিঠা, চুৰ কৰা পানী যেতিয়া আমি খাওঁ এনে মিঠা, কাৰণ পইচা দিব নলগীয়া হ'ল, আৰু গোপতে খোৱা আহাৰ অতি সুহাদ্য, এইটো সোৱাদ ইমান ভাল। প্ৰথমতে পাপী মানুহে এনেদৰে ভাবে, যেতিয়া সুযোগ পায় চুৰ কৰিবলৈ, প্ৰথমতে অন্তৰত আনন্দ আছে যে আজি মই বহুত ভাল এটা সুযোগ পাইছোঁ, নতুন বস্তু মই পাইছোঁ বিনামূলীয়া। কিন্তু কি লিখাছে তাৰপিছত 18, কিন্তু মৃত্যুবিলাক যে তাত থাকে আৰু তাইৰ নিমন্ত্ৰিত লোকবিলাকক যে চিঅলৰ গভীৰ ঠাইত আছে, মানে নৰকৰ গভীৰ ঠাইত আছে, তাক সেই লোকে নাজানে। তো মানুহে প্ৰথমতে ভাবে চুৰ কৰা পানী মিঠা, কিন্তু সিহঁতে নুবুজে যে যিজনে খায় নৰকলৈ যাব, চুৰ কৰিলে নৰকলৈ যাব। এইটো মোৰ কথা নহয়, এইটো বাইবলৰ কথা। মানুহ আচলতে ছয়তানে বহুত মানুহক ফাঁকি দিছে যে এইটো ভাল এটা উপায় আৰু ডাঙৰ হ'বলৈ, আৰু ধনী হ'বলৈ, নিজৰ উপকাৰ কৰিবলৈ, কিন্তু আচলতে এইটো নিজকে ক্ষতি কৰে, নিজৰ প্ৰাণী, নিজৰ প্ৰাণ হানি কৰে। এইটোও হয়, এইটোও দেখা যায় দুখীয়া মানুহৰ সমাজত, দুখীয়া মানুহৰ বস্তিত। যেনে কি মই কেইটাবাৰ দেখিছিলোঁ আৰু মই জানো, দুখীয়া মানুহৰ বাবে চুৰ কৰা এই পাপ কাম মানে প্ৰায় মনত সোমায়। এই বুদ্ধি ছয়তানে প্ৰায় দিব, ছয়তানে মিছ কথা ক'ব, ছয়তানে বেয়া বুদ্ধি দিব, পৰীক্ষা কৰিব যে তোমাৰ জীৱন ইমান ধান, তোমাৰ জীৱন ইমান কষ্টকৰ, তুমি বেছি, তোমাৰ বেছি পইচা ধনম্পতি নাই, সেইকাৰণে তোমাৰ সুযোগ আছে চুৰ কৰা, তোমাৰ এটা উপায় আছে আৰু ডাঙৰ হ'বলৈ, ধনী হ'বলৈ। ছয়তানে দুখীয়া মানুহবিলাকক ক'ব চুৰ কৰা, পৰীক্ষা কৰিব। আৰু সিহঁতে প্ৰায় কি কৰে, পইচা পাবলৈ অকল বিজ্ঞা খোজে নহয়, বিজ্ঞা খুজিলে এইটো পাপ, এইটো পাপ নহয়, মাজে মাজে বিজ্ঞা দিলে ভাল, বাইবলত লিখা আছে। কিন্তু বিজ্ঞা খোজোতে বা পইচা যেতিয়া মানুহৰ পৰা বিচাৰে, মানুহৰ পৰা খোজে, মিছ কথা ক'ব, এটা মানে খুব এটা খুব দুৰ্ঘটনা, এটা কাহিনী মানে সৃষ্টি কৰিব, সিহঁতৰ নিজৰ কল্পনা কৰিব আৰু ক'ব যে মোৰ জীৱনত এনেকুৱা হৈছে, এনেকুৱা হৈছে, ইমান বেয়া অৱস্থাত মই আছোঁ, আৰু মোৰ ঘৰৰ অৱস্থা এনেদৰে এনেদৰে। আৰু এইটো প্ৰায় সঁচা নহয়, অকল কৈ আছে, খান্দি আছে পইচা পাবলৈ, এইটোও এবিধ পাপ। গরিব মানুহৰ বাবে এইটোও পাপ, কারণ যদি মিছ কথা কব লাগিব পয়সা পাবলৈ, এইটো বুঝাইছে আমি আসলতে চুৰ করে আছো। এইটো দেখা যায় রাস্তা, বাসত বাছ কি লিখা আছে বাছত? যেতিয়া মই প্ৰথমে অসমত আহিছো ইমান আচৰিত, আনকি বাছত লিখা আছে যে পকেট মাৰা সাৱধান, মানুহে বাছত চুৰ কৰে। আৰু ৰাস্তাত যেতিয়া মানুহে যাত্ৰা কৰে, কিছু কিছু জেগা আছে যেতিয়া মানুহে নিজৰ জাতি, নিজৰ দল, এটা আতংকবাদী বা জংগীবাদী কাম কৰিব, যেতিয়া বাছ বা যেতিয়া গাড়ী আহে ৰাস্তা বন্ধ কৰিব, আৰু যেতিয়া মানুহৰ গাড়ী ৰৈ যায় সিহঁতক পইচা খুজিব, যদি নিদিয়ে মাৰিব, মানে ভয় দেখাইছে সিহঁতক যেন সিহঁতে পইচা দিব। এইটো মানে জোৰ কয়, জোৰ জবৰদস্তি সিহঁতে পইচা লয়, এইটোও চুৰ কৰা। অসমত এইটো প্ৰায় হয়। আনকি মই শুনিছিলোঁ এটা জাগা যেতিয়া মানুহে ৰাস্তাত মানে ড্ৰাইভিং কাম কৰে, ড্ৰাইভাৰজনে বহুত চালাক, যদি এটা তেলৰ গাড়ী, তেলৰ ট্ৰাক মানে চলাই আছে, যদি সব তেল দিয়ে, এই তেল এই মানে গাড়ী অলপ মানে কেপচাইড হৈ যায়, যাতে ট্ৰাকৰ তলত কিছু কিছু তেল থাকে, আৰু যেতিয়া ঘৰত গুচি যায় নিজৰ বাবে এই তেল ল'ব গাড়ীৰ পৰা। দেখাত যেন গাড়ী মানে খালী কৰি সব তেল দিছে, কিন্তু আচলতে এনে নহয়। আৰু ড্ৰাইভাৰে জানে যেতিয়া ঘৰলৈ মই উভতি যাম, এই বাকীখিনি তেল মই ল'ম আৰু মই নিজেই বিক্ৰী কৰোঁ। ৰাস্তাত বহুত চুৰ কৰে, চুৰ হয়। আৰু মাজে মাজে ইমান হুলস্থুল হয়, এটা এটা বজাৰত মানুহে কিৰকি আৰু দোকান ভাঙিব আৰু সব বস্তু চুৰ কৰিব। শুনিছিলে? মাজে মাজে ইমান মানুহে কাজিয়া কৰে, হুলস্থুল হৈ যায় আৰু নিজকে মাৰে, যে বজাৰত মানুহে দোকান ভাঙিব আৰু সব বস্তুবিলাক, সব পইচাবিলাক চুৰ কৰিব। আনকি কেইটাবাৰ মই দেখিছিলোঁ টিভিত আৰু শুনিছিলোঁ ইমান বস্তু ইফালে সিফালে মানে দেখা গৈছে, যে আনকি সাধাৰণ মানুহ ৰাস্তাত খোজ কাঢ়িছে, দেখিছে যে এই বস্তু মানে ৰখি আছে, মই ল'ব পাৰোঁ, কোনো পুলিচ নাই, কোনো মানুহ নাই, সব মানুহে চুৰ কৰি আছে, তো ময়ো চুৰ কৰোঁ, ময়ো কিছু পইচা ল'ম, ময়ো কিছু বস্তু ল'ম। যদি তোমাৰ অৱস্থা, যদি এইটো তোমাৰ জীৱনত হয়, তুমি ৰাস্তাত গৈ আছে আৰু চাইছে যে ইমান মানুহে চুৰ কৰিছে সব দোকানৰ পৰা, আৰু তোমাৰো সুযোগ আছে, তুমি কি কৰিবা? পুলিচ যদি তোমাক নধৰে, যদি কোনো শাস্তি নাহিব, তুমি ল'বা নেকি? বহুত মানুহে যেতিয়া চায়, যেতিয়া সুযোগ আহে ল'ব। আচলতে মানুহে ভাবে যে মই নকৰোঁ, মই এই ক্ষেত্ৰত নকৰিম, কিন্তু এইটো ডাঙৰ ভুল। যদি তুমি ভাবা যে তোমাৰ অন্তৰ, তোমাৰ হৃদয় ইমান চাফা যে তুমি চুৰ নকৰিব, এইটো এবিধ ভুল। কাৰণ এই লোভ ভিতৰত থাকে। মানুহে স্বাৰ্থপৰ আৰু মানুহে লোভীয়া, আৰু সেইকাৰণে চুৰ কৰে যেতিয়া সুযোগ ওলাই আহে। আন এটা জেগাত দেখা গৈছে, কামত, অফিচত, দোকানত, য'তে ত'তে মানুহে কাম কৰে, এই চুৰ কৰা পাপ দেখা যায়। মালিকৰ পৰা বেছি পইচা খোজে আৰু উভতি নিদিয়ে, বা ধাৰ লয় তাৰপিছত উভতি নিদিয়ে, মানে পৰিশোধ নকৰে, তাৰপিছত আন এজন মানুহৰ পৰা ধাৰ লয়, পিছৰ মাহ বেলেগ মানুহৰ পৰা ধাৰ লয়, আৰু সিহঁতৰ মনত কোনো প্লেন নাই, কোনো কথা নাই পৰিশোধ কৰিবলৈ, ঘূৰাই দিবলৈ। এইটো আচলতে চুৰ কৰা। বহুত মানুহে কৈছে যে ধাৰ, কিন্তু সিহঁতৰ মনত আচলতে চুৰ কৰা। বা মালিকেই চুৰ কৰে, মালিকে কি কৰিব? মালিকে ক'ব যে আচ্ছা, যদি মোৰ বাবে তুমি কাম কৰা, মাহৰ শেষ দিনত মই তোমাক 5,000 টকা দিওঁ, আৰু যেতিয়া শেষ দিনা আহে অকল 4,000 দিব, আৰু কৈছে যে মই বহুত চৰি, কিন্তু ইমান মই দিব নোৱাৰোঁ। আনকি মালিকে নিজৰ কৰ্মীক ভাল আৰু উপযুক্ত বেতন নিদিয়ে। আগতে যি কৈছে পাহৰি যায় আৰু আচলতে নিজৰ ব্যৱসায়ত চুৰ কৰি আছে। চৰকাৰত চুৰ কৰা হয়, চৰকাৰ মন্ত্ৰী ডাঙৰ মানুহ যিজনে ভাৰতৰ মানে নেতা হয় সিহঁতেও চুৰ কৰে। ইমান ক্ষমতা পায় সিহঁতে দুৰ্নীতি কৰে আৰু পকেটত বেংক একাউণ্টত বহুত পইচা ৰাখে। মই আচলতে ভাৰতৰ অহাৰ আগতে মই কেতিয়াও বুজি পোৱা নাই ইমান দুৰ্নীতি আছে ভাৰতত। সদায় মানুহে অভিযোগ কৰে, কমপ্লেইন কৰে যে চৰকাৰত আনকি চৰকাৰৰ নেতা চুৰ কৰি আছে। কাৰণটো কি? কিয় সিহঁতে বেছি শিক্ষিত, সিহঁতে ধনী হয়, সিহঁতৰ নিজৰ বস্তু আছে, কিয় চুৰ কৰে? লোভ। আচলতে লোভ আৰু জগতক ভাল পোৱা এইটো এই পাপৰ শিপা। বহু তলত, গভীৰ তলত লোভ আছে মানুহৰ অন্তৰত। আৰু পুলিচ কৰে কি কৰে? খোজ লয়, এইটোও চুৰ কৰা। ন্যায়বাবে কাম নকৰে, সিহঁতৰ মনত ন্যায়তা আৰু মানে মানুহক ৰক্ষা কৰা আৰু সহায় কৰা আচলতে বুদ্ধি নাই। পুলিচৰ ইচ্ছা আছে পইচা পাবলৈ। ৰাস্তাত যেতিয়া এক্সিডেণ্ট হয় পুলিচ আহে, আচল অৱস্থা খেয়াল নকৰে, অকল পইচা পাবলৈ আগ্ৰহী। যুদ্ধৰ সময়ত আনকি মানে সৰু সৰু ল'ৰা ছোৱালী বা ডাঙৰ ডাঙৰ দেশ চুৰ কৰা হয়। যেতিয়া যুদ্ধ কৰে এইটো প্ৰায় হয়। মূল কাৰণ এই, এটা দেশ আৰু এই দেশৰ ৰজা বা প্ৰধানমন্ত্ৰী বা মানুহবিলাক এই বেলেগ দেশৰ ধন সম্পত্তি আৰু জাগা আৰু জমি চুৰ কৰিব বিচাৰে, সেইকাৰণে যুদ্ধ কৰে। কিন্তু এইটো বহুবাৰ দেখা গৈছে, কিন্তু ময়ো ক'ম আনকি মানুহৰ মনত হয়। মানুহৰ মনত মানুহে প্ৰায় যেতিয়া বিচনাত শুই থাকে, শুই আছে, সিহঁতৰ মনত পাপ কাম, পাপ চিন্তা, পাপৰ পৰিকল্পনা চলি আছে। ৰাতিত সিহঁতে শুই থাকে আৰু ভাবে নিজৰ বেলেগ বেলেগ পৰিকল্পনা বনায় যেতিয়া ভৱিষ্যত চুৰ কৰিব পাৰে। আনকি সেইদিনত চুৰ কৰিব নালাগে, আনকি সেইদিনত যেতিয়া এই পাপৰ ইচ্ছা সোমাই গ'ল সিহঁতৰ মনত, পাপ আছে ঈশ্বৰে দেখে। আৰু শেষৰ কথা এইটো দেখা গৈছে ধৰ্ম বিষয়ত। আৰু এইটো মই ভাবোঁ প্ৰায় আটাইতকৈ বেয়া, আটাইতকৈ কুৎসিত এটা অৱস্থা, যে ধৰ্ম কাম কৰোঁতে মানুহে চুৰ কৰে। কেনেকৈ? সব ধৰ্মৰ ভিতৰত যিমান ডাঙৰ মানুহ আছে, পুৰোহিত হওক বা জনাব হওক বা খ্ৰীষ্টান মানুহ হওক, এজন পালক বা প্ৰচাৰক হওক, বহুত মানুহ আছে প্ৰচাৰ কৰিব, নিজৰ ধৰ্ম কৰ্ম কৰিব, মন্ত্ৰ ক'ব বা নামাজ পঢ়িব, নামাজ শিকাব বা এই সব বিষয় কৰে। কিন্তু এই সব নেতা যি আছে, বহুত ধৰ্ম নেতা পইচাৰ লোভ আছে, সিহঁতে কৰে বেতন পাবলৈ। যদি এনেদৰে কাম নকৰে মই কি কৰোঁ? মই নাজানো, তো মই ধৰ্ম কাম কৰোঁ আৰু ধৰ্মৰ পৰা মই আয় কৰোঁ, অৰ্জন কৰোঁ, পইচা পাম। এইটো ঈশ্বৰক অসন্তুষ্ট কৰে, এইটো এবিধ পাপ। যেতিয়া ঈশ্বৰৰ বিষয়, ধৰ্ম বিষয় আমি ব্যৱহাৰ কৰোঁ ধনী হ'বলৈ, পইচা পাবলৈ। আনকি খ্ৰীষ্টান ধৰ্মত এইটো প্ৰায় হয়। মানুহে আচল খ্ৰীষ্টান নহয়, প্ৰভু যীশুখ্ৰীষ্টক প্ৰেম নকৰে, অকল ভাবে যে যদি মই চাৰ্চৰ কাম কৰে, মিশনেৰী কাম কৰোঁ বা প্ৰচাৰ কৰোঁ, মই বেতন পাম। এইটো বহু বেয়া, এইটোও চুৰ কৰা। আৰু এটা কথা আছে, মানুহে খ্ৰীষ্টান হৈ যায় পইচা পাবলৈ। এইটো প্ৰায় হয় ভাৰতত। মই বহুবাৰ শুনিছিলোঁ, যদি মই খ্ৰীষ্টান হ'ম মই কি পাম। মানুহে ফোন কৰে, মোক ফোন কৰে, আমাৰ কাগজ পঢ়ে আৰু ভাবে যে মই খ্ৰীষ্টান হৈ যাব, আৰু মোক ফোন কৰে আৰু সোধে যদি মই খ্ৰীষ্টান হ'ম মই কিমান পাম, মই কি কি বস্তু পাম। এইটো ইমান পাপ, ঈশ্বৰে এইটো ঘৃণ কৰে। যেতিয়া ধৰ্ম বিষয়, যেতিয়া ঈশ্বৰ আৰু পইচা মিহলি যায়, ঈশ্বৰ খং উঠে। এইটো আচল সন্মান নহয়, এইটো আচল প্ৰেম নহয়, এইটো আচল সেৱা বা আৰাধনা নহয়। ধৰক যদি এজন মাইকী বিয়া দিয়ে, মানে বিয়া কৰে এজন ধনী মানুহৰ লগত, কিন্তু তেওঁৰ অকল ইচ্ছা, অকল অভিপ্ৰায় হৈছে ধনী হ'বলৈ। সি এজন ধনী মানুহ, যদি তেওঁক মই বিয়া কৰোঁ ময়ো ধনী হ'ম, ময়ো বস্তুত বস্তু পাম। সেই মানুহজন যদি বুজি পায় কিমান দুখ আহিব তেওঁৰ অন্তৰত, যে মোৰ পত্নী আচলতে মোক ভাল নাপায়, অকল মোৰ পইচা ভাল পায়। সেইটো নিশ্চয় বেয়া, কিন্তু ঈশ্বৰৰ লগত প্ৰতিদিন এইটো হয়। মানুহে প্ৰাৰ্থনা কৰে, মানুহ নতুন ধৰ্ম লয় বা খ্ৰীষ্টান হৈ যায় পইচা পাবলৈ। যদি এইটো তোমাৰ প্ৰাৰ্থনা, যদি এইটো তোমাৰ ইচ্ছা, যদি এইটো তোমাৰ লোভ, এইটো আচল খ্ৰীষ্টান জীৱন নহয়, তুমি নৰকলৈ যাবা। যীশুৱে ক'লে ঈশ্বৰ আৰু পইচা উভয়কে আমি সেৱা কৰিব নোৱাৰোঁ। সিদ্ধান্ত ল'ব লাগিব, মই কি বিচাৰোঁ, ঈশ্বৰ নে এই জগতৰ বস্তু। যদি তুমি চেষ্টা কৰো উভয় পাবলৈ, সৰ্বনাশ। আমি মুক্তি নাপাওঁ, আমি পাপত থাকো। এই ক্ষেত্ৰত সিদ্ধান্ত ল'ব লাগিব, মই আচলতে কি বিচাৰোঁ। কাৰণ ঈশ্বৰ সব জানে, ঈশ্বৰ ইমান জ্ঞানী, আমাৰ অন্তৰ জানে, আমাৰ কথা জানে। যদি আমাৰ লোভ আছে এই জগতৰ বস্তুৰ বাবে, ঈশ্বৰে গম পাব। আৰু কেতিয়াও ঈশ্বৰৰ আত্মা কেতিয়াও আমাৰ অন্তৰত কাম নকৰিব, আমাক চাফা নকৰিব। বহুত মানুহে ইতিহাসত চেষ্টা কৰিছে ঈশ্বৰক ফাঁকি দিবলৈ, কিন্তু এইটো নহ'ব। ঈশ্বৰে বুজি পায় আমাৰ আকাংক্ষা, আমাৰ ইচ্ছা, আমাৰ সপোন ঈশ্বৰ জানে। তো শেষতে এটা কথা আছে, আত্মিক চুৰ কৰা। আমি পঢ়ো যোহন 10 অধ্যায়, মানুহে চুৰ কৰে কিন্তু এজন ডাঙৰ মহান চুৰ আছে এই জগতত, এই পৃথিৱীত। কোন? শয়তান। যোহন 10 আৰু 10 পদ, 10:10, শয়তান এজন চুৰ, কিন্তু শয়তানে পইচা বিচাৰা নাই। শয়তানে কি বিচাৰে? 10:10, চুৰে কেৱল চুৰ, বধ আৰু বিনাশ কৰিবলৈহে আহে, কিন্তু মই হলে তেওঁবিলাকে যেন জীৱন পায় আৰু তাকে যেন প্ৰচুৰকৈ পায়, এই নিমিত্তই আহিলোঁ। যীশু কৈছে যে মই মেৰৰ সজৰকীয়া, সজৰকীয়াই মেৰৰ নিমিত্তেই নিজৰ প্ৰাণকো দিয়ে। যীশু আমাক দিব, যীশু আমাক মুক্তি কৰিব। শয়তানে কি? শয়তানে চুৰ কৰে, শয়তান এজন চুৰ, বিপৰীত কাম কৰে, আমাক ধ্বংস কৰিব। শয়তান চেষ্টা কৰিব আমাৰ প্ৰাণ চুৰ কৰিবলৈ। শয়তান মানুহক চুৰ কৰে ঈশ্বৰৰ পৰা। ঈশ্বৰ আমাক সৃষ্টি কৰিলে কিয়? যাতে আমি ঈশ্বৰক ভাল পাওঁ, জানো আৰু সেৱা কৰোঁ। শয়তানে আহি আৰু আমাক চুৰ কৰে, যাতে শয়তানক আমি প্ৰেম কৰোঁ, পালন কৰোঁ, শুনো, যাতে সি আমাক ধ্বংস কৰিব। শয়তান মহান চুৰ আৰু মানুহৰ প্ৰাণ চুৰ কৰে। কিন্তু অকল শয়তান নহয়, আনকি শয়তানৰ বন্ধু, শয়তানৰ সেৱাকাৰী, শয়তানৰ চাকৰ আপদ চাওক, যিবোৰ মোৰ আগে আহিল সেয়ে তাইবোৰ চুৰ আৰু ডকাইত, কিন্তু মেৰবিলাকে মানে ভেড়াবিলাকে সিহঁতৰ কথা নুশুনিলে। যীশু ক'লে মোৰ আগতে যিমান পথ প্ৰদৰ্শক আছিল, যিমান মানুহ আছিল, চব চুৰ আৰু ডকাইত, চৈতানৰ বাবে কাম কৰে, চৈতানৰ ৰাজ্যত কাম কৰি আছে। কোন? মুচি, ভাববাদী, অব্ৰাহাম, ইছাক, দাউদ, এনে নহয়। পুৰণি নিয়মত যিমান মানুহ আছিল, চব নবী, চব ভাববাদী ঈশ্বৰৰ বাবে কাম কৰিছিলে, সত্য কথা কৈছিলে, সঁচা কথা কৈছিলে, ভালদৰে প্ৰচাৰ কৰিলে। যীশুৰ অৰ্থ বেলেগ, মানে যীশুখ্ৰীষ্টৰ বাহিৰত যিজনে আগতে আহিছে আৰু মানুহক কৈছে যে মোক প্ৰণিপাত কৰা, মোক সেৱা কৰা, মোক সন্মান কৰা, এইটো ঈশ্বৰৰ পথ, মই এজন পথ প্ৰদৰ্শক, মোৰ কথা শুনা, মই জানো স্বৰ্গলৈ স্বৰ্গলৈ যোৱা এই পথ, মই জানো, মই চিনি পাওঁ, মোৰ পিছে পিছে আহা। বহুত মানুহ আছিল হিন্দু ধৰ্মত, বেলেগ বেলেগ দেশত যি যি ধৰ্ম আছিলে যীশুখ্ৰীষ্টৰ আগত। মই জানো হিন্দু ধৰ্মত বহুত পুৰণা, বহুত বহুত পুৰণা, কিন্তু এইটোৰ নাম মানে যে শুদ্ধ বা ভাল। যীশু ক'লে বেলেগ ধৰ্ম, বেলেগ ধৰ্ম হিচাপে মোৰ আগত যি যি আছিল, চুৰ আৰু ডকাইত, মানুহৰ প্ৰাণ চুৰ কৰে, চয়তান ব্যৱহাৰ কৰে। ইয়াতে মানুহে ভাবে যে চব ধৰ্ম একে, এইটো সঁচা নহয়। অকল এটা ঈশ্বৰ, অকল এজন ঈশ্বৰ আৰু অকল এটা পথ, অকল এটা ধৰ্ম, অকল এজন উদ্ধাৰকৰ্তা, ঈশ্বৰৰ পুত্ৰ যীশুখ্ৰীষ্ট। তেওঁৰ বাহিৰত যিমান পথ প্ৰদৰ্শক আছে, যিমান মানুহে কৈছে যে মই ডাঙৰ হওঁ, মই জানো, মই বহুত জ্ঞানী, মোৰ পথত আহা, মই তোমাক লৈ যোৱা স্বৰ্গলৈ, এইটো মিছা। সিহঁতৰ লগত যদি যায় তোমাৰ প্ৰাণ চুৰ কৰা হ'ব, সাৱধান। যিমান আশা আছে যীশুৰ বাহিৰত, মিছা আশা হয়। মিছা আশা যদি মানুহে লয়, মিছা বস্তুৰ ওপৰত যদি মানুহে খোজ কাঢ়ে, যদি মানুহে নিৰ্ভৰ কৰে, এইটো পৰিব, ধ্বংস হৈ যাব। যীশু হজমে ৰকীয়া, যীশু আমাৰ উদ্ধাৰকৰ্তা হয়। অকল তেওঁৰ বলিদান, অকল তেওঁৰ কাম ক্ৰুছত পাপী মানুহক উদ্ধাৰ কৰিব পাৰে। আমাৰ নিজৰ কাম বা বেলেগ কোনো মানুহৰ উপদেশ বা কথা বা ধৰ্ম বা গান বা মন্ত্ৰ বা যি হওক, এইটো আমাক আৰু আমাৰ পাপ নুমুছে। তো এতিয়ালৈকে যি যি মই কৈছিলোঁ বেয়া উদাহৰণ হ'ল চুৰ কৰা, কিন্তু এতিয়া এটা বেলেগ কথালৈ মই প্ৰচাৰ কৰোঁ, চুৰ কৰা বিপৰীত কথা। যেতিয়া আমি ল'ম বিনামূল্যে চৰ্তপৰ, এইটো চুৰ কৰা, কিন্তু মানুহেও দিব পাৰে, বিনামূলে দিব পাৰে। কোনে কৰিছিলে? যীশুখ্ৰীষ্ট। যেতিয়া যীশুখ্ৰীষ্টৰ ফালে আমি চাওঁ, আটাইতকৈ ডাঙৰ, আটাইতকৈ শুদ্ধ কথা আমি চাব পাৰোঁ, তেওঁৰ উদাহৰণ, তেওঁৰ জীৱন, নিজ পাপ, তেওঁৰ জীৱন যেতিয়া আমি চাওঁ, ধাৰ্মিকতা আমি গম পাওঁ, প্ৰেম আমি চাব পাৰোঁ। যেনে কি, যীশুখ্ৰীষ্ট কিয় আহিছিল আমাৰ জগত? যীশু ঈশ্বৰৰ লগত সমান, যীশু মানে ঈশ্বৰৰ পুত্ৰ হয় আৰু সদায়ৰ বাবে স্বৰ্গত আছিলে, জন্ম পোৱাৰ আগত স্বৰ্গত আছিলে। কিয় আহিছে? তেওঁ অহা নাই বস্তু পাবলৈ, মানুহৰ সহায় পাবলৈ, তেওঁ আহিছে দিবলৈ। যীশুখ্ৰীষ্ট আহিছে আমাক শুশ্ৰূষা কৰিবলৈ, নিজৰ উপকাৰৰ বাবে নহয়, আমাৰ উপকাৰৰ বাবে যীশুখ্ৰীষ্ট আহিছে। তেওঁ সদায় দি আছিলে জীৱনত, তেওঁৰ প্ৰাৰ্থনা, তেওঁৰ প্ৰেম, তেওঁৰ প্ৰচাৰ, তেওঁৰ শিক্ষা, তেওঁৰ জীৱন, তেওঁৰ শৰীৰ, তেওঁৰ তেজ, তেওঁৰ প্ৰাণ আমাৰ বাবে দিয় হৈছিলে। এইটো আমাৰ আটাইতকৈ ডাঙৰ উদাহৰণ। এনেদৰে যদি তুমি জীৱন যাপন কৰা, এইটো শুদ্ধ। কিন্তু অকল যীশুৱে কৰিছিলে। আমি সকলো পাপী, আমি সকলো স্বাৰ্থপৰ, আমাৰ জীৱন বহুত বেয়া হৈ গ'ল। কিন্তু যীশুৰ ফালে যেতিয়া আমি চাওঁ, এইটো মানুহৰ জীৱন হ'ব লাগিব, হোৱা উচিত। বাইবলত লিখা আছে যে ঈশ্বৰৰ পুত্ৰ যীশুখ্ৰীষ্ট ধনী আছিলে স্বৰ্গত, আটাইতকৈ সব কিছুৰ মালিক, সৰ্বশক্তিমান ঈশ্বৰ, সম্পূৰ্ণৰূপে ঈশ্বৰ। কিন্তু গৰীব হৈ গ'ল, দৰিদ্ৰ হৈ গ'ল, যাতে আমি ধনী হ'ব পাৰোঁ। পইচাৰ বিষয় নহয়, আত্মিক ধনী, আচল বস্তু অনন্ত জীৱন, পাপৰ ক্ষমা, ঈশ্বৰৰ প্ৰেম, এইটো আমাৰ আচল সম্পত্তি, এইটো আমাৰ আচল ধন। এই জগতৰ পইচা দূৰ হওক, যীশু আহিছে যাতে সব পাপী মানুহে পৰিত্ৰাণ পায়, মুক্তি পায়, আৰু স্বৰ্গত সদায়ৰ বাবে আমি থাকিব পাৰোঁ এদিন। যীশু আটাইতকৈ ওপৰৰ পৰা নামি আহিছে আৰু আটাইতকৈ তলত হৈ গ'ল, হৈ থাকিল, এজন চাকৰ হিচাপে জীৱন যাপন কৰিছিলে আৰু আনবিলাকৰ পাপৰ বাবে মৰিছিলে। ইমান প্ৰেম, এই প্ৰেম ক'ৰ পৰা আহে? এইটো ঈশ্বৰৰ, কাৰণ তেওঁ ঈশ্বৰৰ পুত্ৰ। তো এতিয়া মই শেষ হৈ আছোঁ আৰু মোৰ এই উপদেশ আছে, তুমি যদি যীশুখ্ৰীষ্টৰ বাহিৰত আছা, তুমি যদি সঁচা খ্ৰীষ্টান নোহোৱা, কি কৰিব লাগিব? তোমাৰ দায়িত্ব আছে, আজি ৰাতি ঈশ্বৰৰ বাক্য তুমি শুনিছা, তোমাৰ দায়িত্ব আছে। প্ৰথমতে এই বুজিব লাগিব, এই গোটেই পৃথিৱী ইমান পাপপূৰ্ণ, ইমান চুৰ, লোভ আৰু ঠগ আছে। মানুহে নিদিয়ে, মানুহে ভালকৈ কাম নকৰে, সুযোগ যেতিয়া পায় চুৰ কৰে। বুজিব লাগিব আমাৰ জীৱন পাপপূৰ্ণ, আমাৰ জগত পাপপূৰ্ণ। ঈশ্বৰৰ বিচাৰ, শাস্তি, নৰক নিশ্চয় আহিব এদিন। এইটো সব শেষ হৈ যাব, ধ্বংস কৰা হ'ব। বুজিব লাগিব, কাৰণটো হ'ল মানুহে স্বাৰ্থপৰ, মানুহে ঈশ্বৰৰ লগত সম্পৰ্ক নাই, সেইকাৰণে সিহঁতৰ নিজৰ অন্তৰত খালী, সিহঁতৰ অন্তৰত একো নাথাকে, সেইকাৰণে সদায় আশা কৰে, সদায় চেষ্টা কৰে জগতৰ বস্তু পাবলৈ, সন্তুষ্ট পাবলৈ। কিন্তু এইটো নহ'ব, বুজিব লাগিব। আৰু তোমাৰ নিজৰ অৱস্থা বুজিব লাগিব, বুজিব লাগিব তুমিও কৰিছিলা এই একেই কাম, এই একেই পাপ। আৰু আমি কি পঢ়িছিলোঁ, সঁচা হয় চুৰ কৰা পানী মিছা, মানে মিঠা মানুহে ভাবে, কিন্তু খোৱাৰ পিছত মানুহে নৰকলৈ যায়। চুৰ ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰী হ'ব নোৱাৰে। এই পাপৰ পৰা ক্ষমা পাব লাগে, তুমি যীশুখ্ৰীষ্টৰ ফালে দৌৰিব লাগিব, যীশুখ্ৰীষ্টলৈ। অকল তেওঁ তোমাক ক্ষমা কৰিব পাৰে। যেতিয়া যীশুখ্ৰীষ্ট মৰিছিলে, তেওঁৰ ঠিক ওচৰত দুজন চুৰ আছিল। সিহঁতে সকলো তিনিজন মৰি আছিলে। এজন চুৰ যীশুখ্ৰীষ্টক বিশ্বাস কৰা নাই, তাতা কৰিছিলে, যীশুখ্ৰীষ্টক মানে বেয়া পাইছিলে, তাতা কৰিছিলে। কিন্তু এজন নিজৰ পাপ বুজি পাইছে, তেওঁ কৈছে যে আমাৰ নিজৰ অপৰাধৰ বাবে আমি ঠিক শাস্তি, উপযুক্ত শাস্তি আমি পাইছোঁ। এইটো আচলতে ভাল, এইটো আমাৰ শাস্তি হ'ব লাগে, কাৰণ আমি চুৰ। আৰু তেওঁৰ ঠিক তাৰ পিছত যীশুক অনুৰোধ কৰিছে, মিনতি কৰিলে, হে প্ৰভু যীশু, যেতিয়া তুমি আহা, যেতিয়া আপুনি আহে আপোনাৰ ৰাজ্যলৈ, মোক মনত ৰাখিব, আৰু যীশু ক'লে কি যে আজি তুমি মোৰ লগত স্বৰ্গলৈ যাম, স্বৰ্গলৈ থাকিব। এইদিন সেই চোৰৰ পাপ ক্ষমা হৈছে। সেইদিনা তেওঁৰ দৰে নিজৰ পাপ বুজিব লাগিব আৰু প্ৰত্যেক পাপৰ পৰা যীশুখ্ৰীষ্টৰ ক্ষমা পাব লাগে, মুক্তি। খ্ৰীষ্টান মানুহৰ বাবে মোৰ উপদেশ এই, খ্ৰীষ্টান মানুহক মই কোনো দুখ দিয়া নাই। বাইবলত লিখা আছে যিজনে যীশুখ্ৰীষ্টৰ ভিতৰত আছে আইন আমাৰ পৰা গুচি গ'ল, আইন আমাৰ ওপৰত নাথাকে, আমি আইনৰ তলত, আমি আইনৰ অধীনে নহওঁ। ঈশ্বৰে আমাক শাস্তি নিদিব, ঈশ্বৰে আমাক খং নকৰে, আমাক প্ৰেম কৰিছিলে, আমাক মুচি দিলে, চাফা কৰিছিলে। মোৰ উপদেশ এই, যদি তুমি খ্ৰীষ্টান হোৱা আকৌ নতুনকৈ ঈশ্বৰক প্ৰশংসা কৰা, কাৰণ ঈশ্বৰ তোমাৰ পাপ চাফা কৰিছিলে। যীশুখ্ৰীষ্ট আমাৰ বাবে ক্ৰুচৰ ওপৰত মৰিছিলে যাতে প্ৰত্যেক অধৰ্ম কাম, প্ৰত্যেক বেআইনী কামৰ পৰা আমি মুক্তি পাওঁ। যেতিয়া তেওঁৰ তেজ আমাক চাফা কৰে, বাইবেলত লিখা আছে হিমত কয় আমি বগা হৈ যাম। সেইকাৰণে আমি তেওঁক প্ৰশংসা কৰোঁ, আমি তেওঁক আৰু বেছি টানকৈ ধৰোঁ আৰু প্ৰেম কৰোঁ। আৰু আমিও ধন্যবাদ দিওঁ যে এই আগৰ লোভ যি সকলো মানুহৰ ভিতৰত থাকে আৰু আমাৰ ভিতৰতো আছিলে, আমি ধন্যবাদ দিওঁ যে খ্ৰীষ্টান হোৱাৰ পিছত এই লোভ গুচি গ'ল। যদি সঁচা খ্ৰীষ্টান হয় এই জগতৰ বস্তুৰ লোভ গুচি গ'ল, আমি ধন্যবাদ দিওঁ, কাৰণ ঈশ্বৰ যেতিয়া আমি জানো আমাৰ আগ্ৰহ নাই এই বস্তুৰ, সৰু অস্থায়ী পইচা বা এই জগতৰ বস্তু পাবলৈ আমাৰ আগ্ৰহ নাই, ঈশ্বৰক আমি জানো, ঈশ্বৰত আমি সন্তুষ্ট হৈ আছো, সেইকাৰণে আমি ধন্যবাদ দিওঁ। আমি প্ৰাৰ্থনা কৰোঁ, প্ৰভু মই প্ৰাৰ্থনা কৰোঁ যাতে তোমাৰ আইন সব মানুহে ইয়াতে বুজি পাব। প্ৰভু মই জানো যে আইন আমাক উদ্ধাৰ নকৰে, কিন্তু আমাৰ পাপ দেখায়। আৰু মই ধন্যবাদ দিওঁ যে আমাৰ উদ্ধাৰকৰ্তা আহিছে আইনৰ শাস্তিৰ পৰা আমাক মুক্তি কৰিবলৈ। প্ৰভু মই ধন্যবাদ দিওঁ যে আনকি চোৰ মানুহ, আনকি ঠগ মানুহ, আনকি লোভীয়া মানুহ তুমি প্ৰেম কৰা আৰু মাফ দিয়া যেতিয়া তোমাৰ পুত্ৰৰ ওপৰত নিৰ্ভৰ কৰে আৰু বিশ্বাস কৰে। প্ৰভু মই জানো যে এই সব মানুহে ইয়াতে তোমাক বহুত লাগে, তোমাৰ ক্ষমা, তোমাৰ অনন্ত জীৱন, তোমাৰ প্ৰেম আমাক সহায় কৰা। আৰু প্ৰভু আমি যিজনেই খ্ৰীষ্টান হওঁ আমাক সহায় কৰা যাতে যীশুখ্ৰীষ্টৰ উদাহৰণ, যীশুখ্ৰীষ্টৰ ধাৰ্মিকতা, যীশুখ্ৰীষ্টৰ প্ৰেম, তেওঁৰ উদাহৰণ যেন আমি পালন কৰোঁ, যেনে আমিও জীৱন যাপন কৰোঁ, ঠিক এনেদৰে যেন আমি সদায় দিওঁ, সদায় সহায় কৰোঁ আৰু খুব পৰিশ্ৰম কৰোঁ বেলেগ মানুহৰ উপকাৰৰ বাবে। সহায় কৰা তোমাৰ পবিত্ৰ আত্মাইৰে যীশুখ্ৰীষ্টৰ নামত।